Kitabdani. বাতৰি পঢ়িছো বৰ্ষপ্ৰিয় দত্ত। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, নতুন দিল্লীত অনুষ্ঠিত বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ দুদিনীয়া সন্মিলন মুখ্যমন্ত্ৰী পৰিষদৰ আজি সামৰণি পৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা কৰ্ণাটকলৈ কৰ হস্তান্তৰ কৰা সন্দৰ্ভত ভুৱা বাতৰি বিয়পোৱাৰ বাবে বিৰোধী তথা কৰ্ণাটক ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। দিল্লীৰ উপ ৰাজ্যপাল ভি কে সক্সেনাই এটা কোচিং চেণ্টাৰৰ তলৰ মহলাত পানী জমা হোৱাৰ ফলত তিনিগৰাকী আৰু বিদ্যুৎপৃষ্ট হৈ আন এগৰাকী প্ৰশিক্ষাৰ্থীৰ মৃত্যু হোৱাৰ ঘটনাত দুখ প্ৰকাশ কৰিছে। পেৰিছ অলিম্পিকত ভাৰতৰ মনু ভাকেৰে মহিলাৰ 10 মিটাৰ এয়াৰ পিষ্টল শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হৈছে আৰু মহিলাৰ এছিয়া কাপ টি টুৱেণ্টিৰ ফাইনেলত ভাৰতৰ বিৰুদ্ধে শ্ৰীলংকাই 8 উইকেটত জয়লাভ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ দুদিনীয়া সন্মিলন মুখ্যমন্ত্ৰী পৰিষদৰ আজি সামৰণি পৰে। সন্মিলনৰ আজি সামৰণি সত্ৰে সংগ্ৰন্থী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যেতিয়া জনসাধাৰণৰ কল্যাণৰ হকে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে সহযোগিতাৰে শক্তিশালী ৰূপত কাম কৰে তেতিয়া বিকশিত ৰাষ্ট্ৰৰ লক্ষ্য নিশ্চয়কৈ উপনীত হ'ব পৰা যাব। বিজেপিৰ সুশাসন কোষ সমন্বয় দলে চৰিত্ৰ বুদ্ধিয়ে আজি এখন প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ঐতিহ্যৰ উন্নয়নৰ লগতে ঐতিহ্যৰ সৃষ্টি কৰা এই দুয়োটাৰে বিকশিত ভাৰতৰ ধাৰণাত বিশেষ গুৰুত্ব আছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰিছে। এই দিশটো আমি সকলোৱে সদায় মনে ৰাখিব লাগিব বুলিও প্ৰধানমন্ত্ৰীয়ে কৰিবলৈ সেই সহস্ৰ বুদ্ধিয়ে প্ৰকাশ কৰে। এই বৈঠকত প্ৰধানমন্ত্ৰীৰ উপৰি বিজেপিৰ সভাপতি জে পি নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ অন্যান্য নেতাসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰী পৰিষদত বিজেপি শাসিত তেৰখন ৰাজ্যৰ এই মুখ্যমন্ত্ৰী আৰু 15গৰাকী উপ মুখ্যমন্ত্ৰী অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে বিজেপিৰ সুশাসনৰ কাৰ্যসূচীৰ অধীনত সময়ে সময়ে এনে বৈঠক অনুষ্ঠিত কৰা হৈছে আৰু চলিত বৰ্ষত এইখন হৈছে এনেধৰণৰ দ্বিতীয়খন বৈঠক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে অসমৰ ঐতিহাসিক চাৰদা মৈদাম ভাৰতৰ 43 সংখ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো সাংস্কৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হোৱাৰ কথাটোৱে তেওঁক বাৰুকৈ আনন্দিত কৰিছে। আজি আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত শ্ৰীমোদীয়ে এই বিষয়ে প্ৰকাশ কৰে। এই মৈদামসমূহৰ গুৰুত্ব সন্দৰ্ভত ব্যাখ্যা কৰি শ্ৰীমোদীয়ে কয় যে চৰাইদেউ আছিল আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী। আহোম ৰাজবংশৰ পৰম্পৰাগতভাৱে মৃতদেহ আৰু তেওঁলোকৰ মূল্যৱান সা সম্পত্তিসমূহ মৈদাম সাজি সংৰক্ষণ কৰি ৰাখিছে। শ্ৰীমোদীৰ এই পেগতে যোৱা নাই আছিল আহোমৰ মহান বীৰ যুদ্ধ লাচিত বৰফুকনে এটা বিশাল প্ৰতিমূৰ্তি উদ্বোধন কৰা মুহূৰ্তকে স্মৰণ কৰে। দেশৰ ৰাষ্ট্ৰীয় উদ্যোগ সন্দৰ্ভত শ্ৰীমোদীয়ে উন্নতি আত্মসহায়ক গোটে যোগদান কৰা আৰু কাপোৰ কৰ্মৰ বাহৰপুৰীয়া হাৰিয়ানাৰ ৰোহতক জিলাৰ 250গৰাকী মহিলাৰ কামৰ ভূয়সী প্ৰশংসা কৰে। মন কী বাতৰ আজিৰ খণ্ডতে প্ৰধানমন্ত্ৰীয়ে ফ্ৰান্সৰ পেৰিছত চলি থকা অলিম্পিক গেমছৰ প্ৰসংগ উত্থাপন কৰে। তেওঁ কয় যে বিশ্বৰ ক্ৰীড়াপ্ৰেমীক উদ্বেলিত কৰি অহা অলিম্পিক গেমছসমূহে ভাৰতীয় খেলুৱৈসকলক বিশ্বৰ মঞ্চত তিৰংগ পতাকা উত্তোলন কৰিবলৈ সুবিধা প্ৰদান কৰা হৈছে। এই খেলুৱৈসকলক উৎসাহিত কৰাৰ লগতে ভাৰতৰ জয়গান গাবলৈ দেশবাসীক আহ্বান জনায়। শ্ৰীমোদীয়ে লগতে সমাজতে স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতে শ্ৰোতাসকলক ভাল ভাল ক্ৰীড়া অভিযানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। দ্বিতীয় পতাকাৰ গৌৰৱ অক্ষুণ্ণ ৰাখি হাই ঘাই ক্ৰীড়া অভিযান প্ৰতি এটা উৎসৱত পৰিণত হৈছে বুলি দাবী কৰে। স্বাধীনতা দিৱসৰ ভাষণত বিভিন্ন বিষয় সামৰি ল'ব পৰাকৈ মাইক্ৰেপ অথবা নমো এপৰ জৰিয়তে পৰামৰ্শ আগবঢ়াবলৈ প্ৰধানমন্ত্ৰীয়ে দেশবাসীক আজি মন কী বাতৰ অনুষ্ঠানৰ জৰিয়তে আহ্বান জনায়। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা কৰ্ণাটকলৈ কৰ হস্তান্তৰ কৰা সন্দৰ্ভত ভুৱা বাতৰি বিয়পোৱাৰ বাবে বিৰোধী তথা কৰ্ণাটক ৰাজ্য চৰকাৰৰ কঠোৰ ভাষাৰে সমালোচনা কৰে। বেংগালুৰুত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিত্তমন্ত্ৰীগৰাকীয়ে ইউ পি আৰু কেন্দ্ৰীয় চৰকাৰৰ সমস্যাত কৰ্ণাটকলৈ দিয়া ধনৰ আবণ্টনৰ তুলনামূলক তথ্য প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যখনে 2004 চনৰ পৰা 2014 চনৰ সময়ছোৱাত 81,791 কোটি টকা লাভ কৰিছে। ইয়াৰ বিপৰীতে 2014ৰ পৰা 2024 চনৰ কেন্দ্ৰীয় চৰকাৰৰ সময়ছোৱাত ৰাজ্যখনে পূৰ্বৰ তুলনাত 2,95,818 কোটি টকা অধিক লাভ কৰিছে। বাৰ্ষিক আবণ্টনৰ পৰিমাণে ইউ পি চৰকাৰৰ সময়ছোৱাত 8,179 কোটি টকা টকাৰ পৰা চলিত বৰ্ষত 45,685 কোটি টকালৈ বৃদ্ধি পাইছে। ইয়াৰ বাহিৰে সাহায্যৰ পৰিমাণ ইউপিএ চৰকাৰৰ দিনত 60,779 কোটি টকাৰ পৰা এনডিএ চৰকাৰৰ সময়ছোৱাত 2,37,955 কোটি টকালৈ বৃদ্ধি পাইছে বুলি তেওঁ প্ৰকাশ কৰিছে। কৰ্ণাটকৰ আন্তঃগাঁথনিৰ বাবে 10,041 কোটি টকা লাভ কৰাৰ বিপৰীতে প্ৰধানমন্ত্ৰীৰ মুখ্য বস্ত্ৰশিল্প উদ্যান আঁচনিৰ বাবে 200 কোটি টকা আৰু সংস্কৃতি কাৰ্যসূচীৰ অধীনত 6,428 কোটি টকা লাভ কৰিছে। ইয়াৰ লগতে এইবাৰৰ ৰেল বাজেটত ৰাজ্যখনৰ সৰ্বাধিক 8,559 কোটি টকা আবণ্টন লাভ কৰিছে। তেওঁ কয় যে কৰ্ণাটকত বৰ্তমান 31টা ৰেল প্ৰকল্প ৰূপায়ণ হৈ আছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা এনেচনৰ সময়ত উদাহৰণমূলক বিত্তীয় সাহায্য আদিৰ দ্বাৰা ৰাজ্যখন লাভান্বিত হৈছে বুলি তেওঁ প্ৰকাশ কৰে। অৰ্থনৈতিক নীতি সন্দৰ্ভত কৰ্ণাটক ৰাজ্য চৰকাৰৰ বিষয়ে প্ৰকাশ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ বিগত দুবছৰত ৰাজ্যখনৰ ৰাজহ খণ্ড সামগ্ৰিকভাৱে বৃদ্ধি হোৱাৰ বিপৰীতে বৰ্তমান ৰাজ্যখন ৰাজহবাদী অৰ্থনীতি হিচাপে বিবেচিত হৈছে। তেওঁ কয় যে পেট্ৰলিয়ামৰ দাখিলৰ মূল্যবৃদ্ধি কৰি ৰাজ্যখনৰ সম্পত্তি নিৰ্দেশনা মূল্য বৰ্তমান পঞ্জীয়ন মূল্য আৰু যান বাহনৰ সম্পূৰ্ণ কৰা বৃদ্ধি হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্যখনৰ মূলধনৰ ব্যয় হ্ৰাস পাইছে আৰু ইয়ে ৰোগ সৃষ্টিত বৰকৈ প্ৰভাৱ পেলাব। ইয়াৰ উপৰি কৰ্ণাটকত শেহতীয়াকৈ আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটিছে যিয়ে বিনিয়োগকাৰীসকলক ৰাজ্যখনত বিনিয়োগৰ বাবে উৎসাহিত কৰিব পাৰে।
डिजिटल साक्ष्य भी होंगे पारंपरिक साक्ष्य। भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू। आजाद भारत के अपने कानून।
तारीख पर तारीख, युग का हो गया अंत। न्यायिक प्रक्रिया के लिए समय सीमा तय। भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू। आजाद भारत के अपने कानून।
अब डिजिटल साक्ष्य भी।
দিল্লীৰ উপ ৰাজ্যপাল ভি কে সক্সেনাই এটা কোচিং চেণ্টাৰ তৈয়াৰ মহলে তিনি জানুৱাৰীৰ ফলত 3 গৰাকী আৰু বিদ্যুৎপুষ্টি হৈ 5 গৰাকী প্ৰশিক্ষাৰ্থীৰ মৃত্যুত দুখ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্ট যোগে দেশৰ ৰাজধানীত হোৱা এনে ঘটনাক তেওঁ দুৰ্ভাগ্যজনক আৰু অগ্ৰহণযোগ্য বুলি অভিহিত কৰে। তেওঁ সংবাদৰ আয়ুক্ত মঙলবাৰৰ ভিতৰত এই কৰণ ঘটনাৰ প্ৰতিটো দিশ সামৰি এখন প্ৰতিবেদন দাখিল কৰে বুলি কয়। তেওঁ লগতে এই মৃত্যুৰ বাবে দায়ীসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ব বুলিও জানিবলৈ দিয়ে। তেওঁ কয় এই ঘটনাসমূহ সংশ্লিষ্ট সংস্থা আৰু বিভাগসমূহৰ মৌলিক ৰক্ষণাবেক্ষণ তথা প্ৰশাসনৰ প্ৰতি অৱহেলা আৰু বিফলতাৰ দিশসমূহ উদঙাই দিয়ে। তেওঁ অভিযোগ কৰে যে বিগত কেইদশকমানৰ ভিতৰত দিল্লীৰ নলা নৰ্দমাৰ ব্যৱস্থা আৰু ইয়াৰ সৈতে জড়িত আন্তঃগাঁথনি চকুত লগা ধৰণে দুৰ্বল হৈ পৰিছে। তেওঁ লগতে কয় যে কোচিং চেণ্টাৰসমূহৰ ভূমিকা অতিকৈ চিন্তনীয় আৰু ইয়াৰ মালিকসকলে ছাত্ৰ ছাত্ৰীসকলৰ মৌলিক সুৰক্ষা সুনিশ্চিত নকৰে। জম্মু কাশ্মীৰৰ ৰিয়াচি জিলাৰ দুটা সন্দেহজনক উগ্ৰপন্থী ঘূৰি ফুৰা বুলি কালি তথ্য লাভ কৰাৰ পিছত নিৰাপত্তা বাহিনীয়ে ৰাজ্যখনত ব্যাপক তালাচী অভিযান আৰম্ভ কৰিছে। আকাশবাণীৰ জম্মু সংবাদদাতাই জনোৱা মতে জিলাখনৰ বৰুৱাগাঁৱত স্থানীয় লোকসকলে দুজন সন্দেহজনক লোকক গাঁওখনৰ লগতে কাষৰীয়া বনাঞ্চলত ঘূৰি ফুৰা প্ৰত্যক্ষ কৰা বুলি তথ্য লাভ কৰাৰ পিছত অঞ্চলটোত এই তালাচী অভিযান চলোৱা হৈছে। জম্মু কাশ্মীৰ আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে অঞ্চলটোত দ্বিতীয়ভাৱে এই অভিযান অব্যাহত ৰাখিছে। তালাচী অভিযানৰ বিতং তথ্যৰ বাবে অপেক্ষা কৰি থকা হৈছে। ভাৰতৰ মনোজ হাতিয়াই মহিলা দুৰ্নীতিৰ এয়াৰ পিষ্টল শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। পেৰিছ অলিম্পিকত এইটো ভাৰতৰ প্ৰথম পদক। দুৰ্নীতিৰ এয়াৰ পিষ্টলৰ ফাইনেল ইভেণ্টত 221 পইণ্ট লাভ কৰি ব্ৰঞ্জৰ পদক লাভ কৰা মনোজ হাতিয়াই অলিম্পিকত পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা শ্বুটাৰ। আনহাতে পুৰুষৰ দুৰ্নীতিৰ এয়াৰ ৰাইফল শাখাত অৰ্জুন বাবুটাই ফাইনেলত নিজৰ স্থান সুনিশ্চিত কৰিছে। ইফালে মহিলাৰ একক ইভেণ্টত ছুইডেনৰ ক্ৰিষ্টিনা কোলবাৰ্গৰ বিৰুদ্ধে ভাৰতীয় পেডেলৰ সৃজা আকুলে 64 ৰাউণ্ডত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰগতি লাভ কৰে। মহিলাৰ এছিয়া কাপ টি টুৱেণ্টি ফাইনেলত ভাৰতৰ বিৰুদ্ধে শ্ৰীলংকা 8 উইকেটত জয়লাভ কৰিছে। প্ৰথমে বেট ধৰি ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 165 ৰাণ কৰিবলৈ সমৰ্থ হয়। প্ৰত্যেকটোৰে বৃহদল শ্ৰীলংকাই 166 ৰাণৰ বিজয় লক্ষ্য অনুসৰণ কৰি 18 অভাৰ 4টা বলত 2টা উইকেট হেৰুৱাই 167 ৰাণ কৰিবলৈ সমৰ্থ হয়। শিক্ষা মন্ত্ৰালয়ে কাইলৈ নতুন দিল্লীৰ মানিকচৰ চেণ্টাৰ প্ৰেক্ষাগৃহত অখিল ভাৰতীয় শিক্ষা সমাগম 2024ৰ সৈতে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ ৰূপায়ণৰ চতুৰ্থ বৰ্ষপূৰ্তি উদযাপন কৰিব। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ সফল ৰূপায়ণৰ বাবে অংশীদাৰসকলৰ দায়বদ্ধতা পুনৰ সজীৱ কৰি তোলাৰ বাবে অখিল ভাৰতীয় শিক্ষা সমাজৰ ধাৰণা প্ৰস্তুত কৰা হৈছে। নতুন দিল্লীৰ সভাত অনুষ্ঠিত বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ দুদিনীয়া সন্মিলন মুখ্যমন্ত্ৰী পৰিষদৰ আজি সামৰণি কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা কৰ্ণাটকলৈ কৰ হস্তান্তৰ কৰাৰ সন্দৰ্ভত ভুৱা বাতৰি বিয়পোৱাৰ বাবে বিৰোধী দলটোৱে কৰ্ণাটক ৰাজ্য চৰকাৰে কঠোৰ ভাষাৰে সমালোচনা কৰিছে। দিল্লীৰ উপ ৰাজ্যপাল ভিকে সক্সেনাৰ এটা কোচিং চেণ্টাৰৰ তলৰ মহলাত পানী জমা হোৱাৰ ফলত তিনিগৰাকী আৰু এগৰাকী বিদ্যুৎপ্ৰাপ্ত হৈ শৈশৱক্ষেত্ৰীয় মৃত্যু হোৱা ঘটনাত দুখ প্ৰকাশ কৰিছে। পৰিচালনটোকে ভাৰতীয় মনোভাৱে মহিলা দলমতে এয়াৰ পিষ্টেল হিচাপে ব্ৰাঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হৈছে আৰু মহিলাৰ এছিয়া কাপ টি টুৱেণ্টি ফাইনেলত ভাৰতৰ বিৰুদ্ধে শ্ৰীলংকাই 8 উইকেটে জয়লাভ কৰিছে।